এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ভাৰত মুঠ বনাঞ্চলৰ দিশৰ পৰা বিশ্বৰ নৱম স্থানলৈ উন্নীত হৈছে। দেশৰ নবীকৰণযোগ্য শক্তি সামৰ্থ্য 2014 চনৰ 35 গিগাৱাটৰ পৰা 197 গিগাৱাটলৈ বৃদ্ধি পাইছে। নৌসেনা বাহিনীৰ কমাণ্ডাৰসকলৰ দ্বিবাৰ্ষিক সন্মিলন আজি নতুন দিল্লীত আৰম্ভ হৈছে। গৃহ মন্ত্ৰালয়ৰ এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে আজি নতুন দিল্লীত লাডাখৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হৈছে। আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত মুঠ বনাঞ্চলৰ দিশৰ পৰা বিশ্বৰ নৱম স্থানলৈ উন্নীত হৈছে। ইণ্ডোনেছিয়াৰ বালিত খাদ্য আৰু কৃষি সংস্থাই জাৰি কৰা বিশ্ব বন সম্পদ মূল্যায়ন 2025 শীৰ্ষক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কৈছে যে ভাৰতে যোৱাবাৰৰ মূল্যায়নত 10ম স্থান লাভ কৰিছিল আৰু এইবেলি 9ম স্থান লাভ কৰি গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছে। শ্ৰীযাদৱে কয় যে এই কৃতিত্বই বন সুৰক্ষা, বনানীকৰণ আৰু সমূহীয়া প্ৰচেষ্টাৰে পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা নীতি আৰু কাৰ্যসূচীসমূহৰ সফলতাকে প্ৰতিফলিত কৰে। ভাৰত বনভূমিৰ বাৰ্ষিক বৃদ্ধিৰ দিশৰ পৰা বিশ্বৰ ভিতৰত তৃতীয় স্থানত আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ পৰা পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি দেশৰ নিৰন্তৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা প্ৰতিফলিত হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এজোপা গছ মাৰ নামত উদ্যমে সমগ্ৰ দেশৰ নাগৰিকসকলক গছপুলি ৰোপণ কৰিবলৈ আৰু সেউজ তথা নিকা ভৱিষ্যতৰ প্ৰতি অৱদান আগবঢ়াবলৈ উৎসাহিত কৰি আহিছে। দেশৰ নবীকৰণযোগ্য শক্তি সামৰ্থ্য 2014 চনৰ পৰা 35 গিগাৱাটৰ পৰা 197 গিগাৱাটলৈ বৃদ্ধি পাইছে। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে চৰকাৰে 2030 চনৰ ভিতৰত অনাজীৱাশ্ম শক্তি সামৰ্থ্য 500 গিগাৱাটলৈ বৃদ্ধি কৰাৰ অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে। দেশৰ নবীকৰণযোগ্য শক্তিখণ্ডৰ বিকাশ গাথা বিশ্বৰ ভিতৰত অন্যতম আৰু ভৱিষ্যমুখী বুলি অভিহিত কৰিছে। চলিত বৰ্ষত কেন্দ্ৰীয় নবীকৰণযোগ্য শক্তি ৰূপায়ণ সংস্থাসমূহে 5.6 গিগাৱাটৰ বাবে আৰু ৰাজ্যিক সংস্থাসমূহে 3.5 মেগাৱাটৰ বাবে নিবিদাৰ আহ্বান কৰিছে। ইয়াৰ উপৰি বাণিজ্যিক আৰু ঔদ্যোগিক উপভোক্তাসকলে এই বছৰত 6 গিগাৱাট নবীকৰণযোগ্য শক্তি সামৰ্থ্য গঢ়ি তোলাৰ সম্ভাৱনা আছে। নৌসেনা বাহিনীৰ কমাণ্ডাৰসকলৰ দ্বিবাৰ্ষিক সন্মিলন আজি নতুন দিল্লীত আৰম্ভ হৈছে। অপাৰেচন সিন্দুৰ আৰু নৌসেনা বাহিনীৰ অভিযান তথা যুদ্ধ প্ৰতিৰোধ প্ৰস্তুতিৰ বাবে এই সন্মিলন অধিক গুৰুত্বপূৰ্ণ হৈ উঠিছে। এই সন্মিলনে দেশৰ নেতৃবৰ্গ আৰু আমোলাসকলৰ মাজত মত বিনিময়ৰ মঞ্চ হিচাপে কাম কৰে আৰু সাম্প্ৰতিক ভূ ৰণনীতি প্ৰেক্ষাপটত বহুমুখী প্ৰত্যাহ্বান দূৰ কৰাৰ প্ৰতি নৌসেনা বাহিনীৰ দৃষ্টিভংগী সুদৃঢ় কৰি তোলে। এই সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাষণ দিব আৰু বৃহত্তৰ ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ গুৰুত্বৰ বিষয়ে বিশ্লেষণ আগবঢ়াব। চীফ অব ডিফেন্স ষ্টাফ আৰু বায়ুসেনা বাহিনীৰ মুৰববীয়েও সন্মিলনত ভাষণ দিব। গৃহ মন্ত্ৰালয়ৰ এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে আজি নতুন দিল্লীত লাডাখৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হৈছে। কেন্দ্ৰীয় শাসিত অঞ্চলটোত বিগত মাহত হোৱা হিংসাত্মক ঘটনাৰ পাছত প্ৰথমবাৰৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হৈছে। লাডাখ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ সমিতিৰ জৰিয়তে এপেক্স বডি লে চমুকৈ ABL আৰু কাৰ্গিল ডেমক্ৰেটিক এলায়েন্স চমুকৈ KDA-ৰ সৈতে আলোচনাৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণী লেহৰ সংবাদদাতাই প্ৰকাশ কৰা মতে এই প্ৰতিনিধিসকলে লাডাখক ৰাজ্য হিচাপে স্বীকৃতি আৰু ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিকে ধৰি কেইবাটাও মুখ্য দাবী উত্থাপন কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বৰ বৈঠকত উত্থাপন কৰা চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণ আৰু স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ বিষয়টো কেন্দ্ৰই সমাধান কৰিছে বুলি লেহৰ সংবাদদাতাই প্ৰকাশ কৰিছে। বিহাৰ বিধানসভা নিৰ্বাচনত এইবেলি কেইবাগৰাকীও প্ৰাক্তন সাংসদে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। ইয়াৰ ভিতৰত কেইবাগৰাকীও প্ৰাৰ্থীয়ে 2024 চনত লোকসভা নিৰ্বাচনত পৰাজিত হৈছে। আমাৰ সংবাদদাতাই জনাইছে যে JDUয়ে ৰাজ্যখনৰ বিভিন্ন সমষ্টিৰ পৰা সৰ্বাধিক প্ৰাক্তন সাংসদক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বিজেপিয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা পাটলিপুত্ৰৰ প্ৰাক্তন সাংসদ ৰামকৃপাল যাদৱক পাটনা জিলাৰ দানাপুৰ সমষ্টিৰ পৰা থিয় কৰোৱাইছে। সীতামৰহীৰ প্ৰাক্তন সাংসদ সুনীল কুমাৰ পিণ্টুই বিজেপিৰ টিকটত সীতামৰহী সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰাক্তন সাংসদ চন্দ্ৰেশ্বৰ প্ৰসাদ চন্দ্ৰবংশীয়ে JDUৰ প্ৰাৰ্থী হিচাপে জেহানাবাদ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। একেদৰে ভাগলপুৰৰ প্ৰাক্তন সাংসদ শৈলেশ কুমাৰে গোপালপুৰৰ JDUৰ টিকটত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। RJDৰ প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী জয়প্ৰকাশ নাৰায়ণ যাদৱক ঝাঝা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিছে। একেদৰে এ আই এম আই এমে প্ৰাক্তন সাংসদ মনাজিৰ হাছানক মুংগে সমষ্টিৰ পৰা টিকট দিছে। কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানে বিহাৰত ৰাজনৈতিক দলসমূহৰ মাজত আসন ভাগ বটোৱাৰাৰ জৰিয়তে মহাজোটবন্ধন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় যে মহামিত্ৰজোঁটে যদি পাঁচটা দলক একেলগ কৰি ৰাখিব নোৱাৰে তেনেহলে তেওঁলোকে বিহাৰক একত্ৰিত কৰি ৰখাত বিফল হ'ব আৰু এই কথা বিহাৰৰ জনসাধাৰণে এতিয়া বুজি পাইছে। শ্ৰীপাছোৱানে অহা 14 নৱেম্বৰত ৰাজ্যখনত এন ডি এ চৰকাৰ গঠন কৰিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে এখন জনসভাত ভাষণ দি কয় যে এন ডি এ সময়মতে ঘোষণা কৰা আসন ভাগ বটোৱাৰাই ইতিবাচক বাৰ্তা বহন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা 26 অক্টোবৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব মন কী বাতৰ 127 সংখ্যক খণ্ড। জনসাধাৰণে 1800117800 নম্বৰত ফোন কৰি তেওঁলোকৰ দিহা পৰামৰ্শসমূহ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোডী এপ আৰু মাই গভ মুকলি মঞ্চৰ যোগেদিও নিজৰ দিহা পৰামৰ্শসমূহ আগবঢ়াব পাৰিব। ৰাছিয়াই ইউক্ৰেইনৰ শক্তি প্ৰকল্পসমূহত কালি আক্ৰমণ কৰে। ইউক্ৰেইনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে আৱাসিক এলেকা আৰু আন্তঃগাঁথনিক লক্ষ্য কৰি ৰাছিয়াই চলোৱা ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণত 2 লোকৰ মৃত্যু হৈছে। মস্কোৱে শেহতীয়াকৈ এটা প্ৰস্তাৱিত যুদ্ধবিৰতি অস্বীকাৰ কৰাৰ পাছত এই আক্ৰমণৰ ফলত সম্প্ৰতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত হ'বলগীয়া বৈঠকখন পিছুৱাই দিয়া হৈছে। ইউক্ৰেইনৰ শক্তিমন্ত্ৰীয়ে এয়া এক বৃহৎ আক্ৰমণ বুলি উল্লেখ কৰাৰ বিপৰীতে ৰাছিয়াই শেহতীয়া আক্ৰমণ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই। ইপিনে ইউক্ৰেইনৰ সেনাবাহিনীয়ে কালি ৰাছিয়াৰ এটা ৰাসায়নিক প্ৰকল্পত আক্ৰমণ চলাই বুলি প্ৰকাশ কৰিছে। ইজৰাইলে 2 বছৰ পূৰ্বে গাজাত হামাছে পণবন্দী কৰি ৰখা 2 অচিনাক্ত ইজৰাইলী পণবন্দীৰ মৃতদেহ লাভ কৰিছে। দেশখনৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা মতে হামাছে কালি গাজাত ৰেডক্ৰছক পণবন্দী 2 কফিন চমজাই দিয়ে। ৰেডক্ৰছে কফিন 2 ইজৰাইলী সামৰিক বাহিনীৰ হাতত অৰ্পণ কৰে। মৃতদেহ 2 তেল আভিভত থকা ৰাষ্ট্ৰীয় ফৰেনচিক চিকিৎসা কেন্দ্ৰলৈ নিয়া হ'ব। ইজৰাইলৰ বিষয়াসকলে দেশখনৰ পণবন্দীসকলক ঘূৰাই অনাৰ প্ৰচেষ্টা চলি থাকিব আৰু অন্তিমগৰাকী পণবন্দী ঘূৰি নহালৈকে তেওঁলোক ক্ৰান্ত নাথাকে বুলি প্ৰকাশ কৰিছে। ইজৰাইলে গাজাত 28 পণবন্দীৰ মৃতদেহ ৰাখি থোৱা বুলি অনুমান কৰা হৈছে। হামাছে বৰ্তমানলৈকে 15 মৃতদেহ ঘূৰাই দিছে। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি হলকাৰ ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3 বজাত আৰম্ভ হ'ব। কলম্বোত যোৱা নিশা অনুষ্ঠিত ৰাউণ্ড ৰবিন লীগ পৰ্যায়ৰ এখন বৰ্ঘাবিঘ্নিত খেলত দক্ষিণ আফ্ৰিকাই পাকিস্তানক 150 ৰাণত পৰাস্ত কৰে। ডাকৱৰ্থ লুইছ পদ্ধতিৰে দলটোৱে মেৰিজেন কেপৰ অলৰাউণ্ড প্ৰদৰ্শন আৰু লৌৰা ৱালভাৰ ডটছৰ 90 ৰাণৰ সহায়ত পাকিস্তানক পৰাস্ত কৰে। বৰষুণৰ বাবে আৰম্ভ হওঁতে বিলম্ব হোৱাৰ পাছত খেলখন 40 অভাৰত সীমিত কৰা হয়। দক্ষিণ আফ্ৰিকাই 9 উইকেটৰ বিনিময়ত 312 ৰাণ সংগ্ৰহ কৰে। এই জয়ৰ ফলত দক্ষিণ আফ্ৰিকা পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হোৱাৰ বিপৰীতে প্ৰতিযোগিতাৰ পৰা পাকিস্তানৰ বিদায় নিশ্চিত হৈছে। 6খন খেলৰ পৰা দক্ষিণ আফ্ৰিকাই এতিয়ালৈকে 10 পইণ্ট অৰ্জন কৰিছে। অলিম্পিকত 2 পদক বিজেতা জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাক সেনাবাহিনীত সন্মানীয় লেফটেনেণ্ট কৰ্ণেলৰ মৰ্যাদা প্ৰদান কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু স্থলসেনাবাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ উপস্থিতিত খেলুৱৈগৰাকীক এই সন্মান প্ৰদান কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। ভাৰত মুঠ বনাঞ্চলৰ দিশৰ পৰা বিশ্বৰ 9ম স্থানলৈ উন্নীত হৈছে। দেশৰ নবীকৰণযোগ্য শক্তি সামৰ্থ 2014 চনৰ 35 গিগাৱাটৰ পৰা 197 গিগাৱাটলৈ বৃদ্ধি পাইছে। নৌসেনা বাহিনীৰ কমাণ্ডাৰসকলৰ দ্বিবাৰ্ষিক সন্মিলন আজি নতুন দিল্লীত আৰম্ভ হৈছে। গৃহ মন্ত্ৰালয়ৰ এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে আজি নতুন দিল্লীত লাডাখৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হৈছে। আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।